এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিটিচিলৈ 250 কোটি টকা আবণ্টন চাহ শ্ৰমিকক ভূমি প্ৰদানৰ বাবে ভূমি চিলিং সংশোধনকে ধৰি অসম মন্ত্ৰীসভাৰ কেইবাটাও সিদ্ধান্তত অনুমোদন স্বচ্ছ নগৰীয়া প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তে পৌৰ নিগম আৰু নিকায়সমূহৰ ৰাজহ 30% বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত বাজপেয়ী ভৱনত প্ৰস্তুতি সভা সম্পন্ন ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰৰ নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী আৰু বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা 15 লোকক নগাঁও জিলা প্ৰশাসনৰ 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা এতিয়া শুনক বিতং বাতৰি অসম মন্ত্ৰীসভাই বিটিচিলৈ 250 কোটি টকা আবণ্টনৰ বাবে অনুমোদন জনাইছে আজি দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকক ভূমি প্ৰদানৰ বাবে ভূমি চিলিং সংশোধন কৰা সন্দৰ্ভত মন্ত্ৰীসভাই অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে এই সংশোধনীৰ ফলত সংশ্লিষ্ট জিলাৰ আয়ুক্তসকলে ভূমি আবণ্টনৰ কামত আগবাঢ়িব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ধেমাজি জিলাৰ কাৰেং চাপৰিত চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰ স্থাপনৰ বাবে 607 বিঘা ভূমি আবণ্টনত মন্ত্ৰীসভাই অনুমোদন জনায় মিছন বসুন্ধৰাৰ জৰিয়তে লখিমপুৰ কামৰূপ বৰপেটা ধুবুৰী গোৱালপাৰা দৰঙৰ 224টা পৰিয়াল আৰু কামৰূপ বৰপেটা গোৱালপাৰা গোলাঘাট আৰু দৰঙৰ 84টা পৰিয়াললৈ ভূমি আবণ্টন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে
এই ৰুলখন এমেণ্ড কৰাৰ ফলত ইমিডিয়েটলি এতিয়া লেণ্ডসমূহ অধিগ্ৰহণ কৰাৰ কামত জিলা আয়ুক্তসকল আগবাঢ়ি যাব পাৰিব আৰু এটা ডাঙৰ আমাৰ কমিটমেণ্ট এটা আজি আমি পূৰা কৰিব পাৰিম ধেমাজি জিলাৰ কাৰেং চাপৰিত চি আৰ পি এফে এটা নতুন গ্ৰুপ চেণ্টাৰ খুলিব খুজিছে খানাপাৰাত যেনেকে তেওঁলোকৰ গ্ৰুপ চেণ্টাৰ আছে ধেমাজিতো তেওঁলোকে এটা গ্ৰুপ চেণ্টাৰ খুলিব খুজিছে তাৰ কাৰণে আজি কেবিনেটে 607 বিঘা ভূমি আবণ্টন কৰে ইয়াৰ উপৰিও আমাৰ মিছন বসুন্ধৰাৰ জৰিয়তে আজি লখিমপুৰ কামৰূপ বৰপেটা গোৱালপাৰা ধুবুৰী দৰঙৰ 224টা পৰিয়াল কামৰূপ বৰপেটা গোৱালপাৰা গোলাঘাট দৰঙৰ 84টা পৰিয়াললৈ ভূমি আবণ্টন কৰা হয়
মন্ত্ৰীসভাই লগতে দৃষ্টিহীন বিশ্বকাপ ক্ৰিকেট বিজয়ী ভাৰতীয় দলৰ সদস্য চিমু দাসক শাৰীৰিক প্ৰশিক্ষক পদত নিযুক্তি দিয়াৰ বাবেও এটা প্ৰস্তাৱ গ্ৰহণ কৰে আজি মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভতো বিভিন্ন বিষয় আলোচনা কৰে জি আই এছ ভিত্তিক সম্পত্তিৰ মানচিত্ৰকৰণ ডিজিটেল আত্মমূল্যায়ন আৰু স্বচ্ছ ব্যৱস্থাৰ জৰিয়তে বৰ্তমান পৌৰ নিগম আৰু নিকায়সমূহৰ ৰাজহ 30% বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে দিছপুৰৰ লোকসেৱা ভৱনৰ চৌহদত আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ 43 গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তিপত্ৰ প্ৰদান কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত বৰ্তমান 3খন পৌৰ নিগম আছে আৰু নতুনকৈ কেইবাটাও অঞ্চলক পৌৰ এলেকা বা নগৰ অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে খোৱাপানীৰ সমস্যা কৃত্ৰিম বান জাবৰ নিষ্কাশনকে ধৰি নগৰীয়া প্ৰশাসনসমূহে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বৰ্তমান সময়ত কিউ আৰ কোডৰ জৰিয়তে ধন আদায় এছ এম এছ এলাৰ্ট আদিৰ দৰে ব্যৱস্থাই পৌৰ প্ৰশাসনত স্বচ্ছতা আনিছে
আজি আমি জি আই এছ ভিত্তিক সম্পত্তিৰ মানচিত্ৰকৰণ ডিজিটেল আত্মমূল্যায়ন আৰু স্বচ্ছ হিচাপৰ জৰিয়তে পৌৰ নিগম নিকায়সমূহৰ ৰাজহ আমি 30% বিক্ৰী কৰিব পাৰিছো কিউ আৰ কোডৰ জৰিয়তে ধন আদায় এছ এম এছ এলাৰ্ট আত্মসহায়ক গোটৰ জৰিয়তে কৰ সংগ্ৰহৰ ব্যৱস্থাই পৌৰ প্ৰশাসনত স্বচ্ছতা আনিছে বিভাগীয় সঞ্চালকালয়েতো এটা সম্পূৰ্ণ ডিজিটেল প্ৰশাসন ব্যৱস্থা স্থাপন কৰা হৈছে ইউনিফাইড মিউনিচিপাল পৰ্টেলৰ জৰিয়তে নাগৰিকক সেৱা আগবঢ়োৱাৰ বাবে চেষ্টা কৰা হৈছে ইউ পি ডাব্লিউ অ' জি ডাবল এণ্ট্ৰি একুৱেল একাউণ্টিং ছিষ্টেমৰ জৰিয়তে আমি বিত্তীয় স্বচ্ছতা আৰু জবাবদিহিতা আনিবলৈ আমি সক্ষম হৈছো
আজি নিযুক্তি লাভ কৰাসকলৰ ভিতৰত 16 গৰাকী মেকানিকেল অভিযন্তা 11 গৰাকী বৈদ্যুতিক অভিযন্তা 8 গৰাকী জনস্বাস্থ্য অভিযন্তা 6 গৰাকী পৰিৱেশিক অভিযন্তা আৰু 2 গৰাকী ব্যৱহাৰিক অভিযন্তা আছে এই অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত থাকে প্রধানমন্ত্রী নরেন্দ্র মোদীর অসম ভ্রমণ সন্দর্ভত আজি বশিষ্ঠর অটল বিহারী বাজপেয়ী ভবনত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা, দলের রাজ্যিক সভাপতি দিলীপ শইকীয়া, রাজ্যিক সাংগঠনিক সাধারণ সম্পাদক রবীন্দ্র রাজুকে ধরে অন্যান্য কর্মকর্তাসকল উপস্থিত থাকে। সভাত প্রধানমন্ত্রীর দুদিনীয় ভ্রমণসূচীর সকল কার্যসূচী সাফল্যমণ্ডিত করার উদ্দেশ্যে বিভিন্ন দিক সামরি আলোচনা করা হয়। উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে পরহিল গুয়াহাটীত লোকপ্রিয় গোপীনাথ বরদলৈ প্রতিমূর্তি উন্মোচন করব। বর্জাৰৰ লোকপ্রিয় গোপীনাথ বরদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নবনির্মিত টার্মিনেল উদ্বোধন করব। এই অত্যাধুনিক বিমানবন্দৰ টার্মিনেলে বছৰি 1,31,00,000 যাত্রীক সেবা আগবঢ়াব। সেইদিনা রাজ্যিক বিজেপির কার্যালয়ত দলের কর্মকর্তাসকলৰ সৈতে মত বিনিময় করব। প্রধানমন্ত্রী মোদীর সন্মানার্থে কর্মকর্তাসকলে রোড শোর আয়োজন করব বলে ডক্টর শর্মায় জানিবলৈ দিয়ে। প্রধানমন্ত্রী মোদীয়ে 21 ডিসেম্বৰত গুৱাহাটীৰ নৌ পরিবহন টার্মিনেলত চৰাইদেউ জাহাজত রাজ্যের 25 গৰাকী মেধাবী শিক্ষার্থীর সৈতে পৰীক্ষা পে চৰ্চা অর্থাৎ পৰীক্ষা সম্পর্কীয় বিষয় লৈ আলোচনা করব। ইয়াৰ পাছত তেওঁ অসম আন্দোলনের অমৰ শহীদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁওত নির্মাণ করা শহীদ স্মারক ক্ষেত্র পরিদর্শন করব। 860 গৰাকী বীর শহীদক প্রণিপাত জনাই শহীদ বেদীত পুষ্পাঞ্জলি অর্পণ করব। ইয়ার পরিপ্রেক্ষিতত আজিরে পৰা 21 ডিসেম্বৰলৈ দর্শনার্থীর শহীদ স্মারক বন্ধ থাকিব বুলি গুৱাহাটী মহানগর উন্নয়ন প্রাধিকরণে জাননীযোগে প্রকাশ কৰিছে। প্রধানমন্ত্রী সেইদিনাই নামৰূপলৈ যাব আৰু তেওঁ নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এমোনিয়া ইউৰিয়া প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ লব। নামৰূপত ব্রহ্মপুত্র ভেলী ফার্টিলাইজার কর্পোরেশন লিমিটেডৰ বর্তমানৰ চৌহদত 10,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া চতুর্থটো সাৰ প্রকল্পই ৰাজ্যখনৰ অর্থনীতি শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পরবর্তী বাতৰি শুনক অরূপ কুমার শর্মার পৰা।
ৰাতাবাৰী সমষ্টিৰ বিজেপি বিধায়ক বিজয় মালাকৰৰ নাগৰিকত্বক লৈ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে বিধায়কগৰাকীৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে 4 সপ্তাহৰ ভিতৰত 3টা পক্ষকে উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে বিধায়ক মালাকৰ ভাৰতীয় নাগৰিক নহয় বুলি দুজন লোকে জিলা আয়ুক্ত, সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক আৰু নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল। ব্যক্তি দুজনে অভিযোগ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি পাছত উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল। আজিৰ শুনানি সন্দৰ্ভত এগৰাকী অধিবক্তাই এইদৰে কয়।
এছপি বৰ্ডাৰলৈ কমপ্লেইন কৰিছিলে, ডিষ্ট্ৰিক্ট কমিশ্যনলৈ কমপ্লেইন কৰিছিলে, ইলেকশ্যন কমিশ্যনলৈ পত্ৰ প্ৰেৰণ কৰিছিলে। অভিযোগ আছিলে যে এই বিজয় মালাকাৰ মানুহজন বিজেপিৰ যিজন বিধায়ক তেখেত বাংলাদেশী মানুহ, গতিকে এই অভিযোগ দিয়াৰ পিছতো কোনো সুযোগটো নাপায় যোৱা 16 ডিচেম্বৰত এখন লেখ আবেদন দাখিল কৰিছিলে। সেই লেখ আবেদনখন আজি শুনানি আছিলে। এই শুনানির অন্তত আদালতে এখন নোটিশ জারি করেছে অসম সরকারলৈ আৰু ভারত সরকারলৈ আৰু বিজয় মালাকাৰলৈ। নোটিশ জারি করে 4 সপ্তাহ সময় দিছে যে 4 সপ্তাহ পিছত আকৌ কেসটো শুনানি গ্রহণ করব।
বিদেশী ন্যায়াধীকরণে নগাঁও জেলার 15 জন লোকক বিদেশী বলে ঘোষণা করার পরিপ্রেক্ষিত জেলা আয়ুক্ত দেবাশীষ শর্মায় এটা নির্দেশযোগে লোককেইজনক 24 ঘণ্টার ভিতর ভারত ত্যাগ করবলৈ জাননী জারি করেছে। এই নির্দেশ অমান্য করলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্রহণ করব বলে জাননীখনত উল্লেখ করা হৈছে। উল্লেখযোগ্য যে নগাঁও জেলার বিভিন্ন অঞ্চলৰ ঠিকনা দিয়া এই লোককেইজনৰ ৰাজ্যৰ আন ঠাইতো ঠিকনা আছে। শিক্ষামন্ত্রী ডাঃ রণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টির মুখ্যমন্ত্রীর বিশেষ আঁচনির অধীনত নবম শ্রেণীর শিক্ষার্থীসকলক বিনামূলীয়া সাইকেল বিতরণ কার্যসূচীর শুভারম্ভ করে। নবরত্ন উচ্চ মাধ্যমিক বিদ্যালয়ত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এই আঁচনিয়ে দূরনিবতীয় ছাত্র ছাত্রীসকলক বিদ্যালয়লৈ অহা যোৱা কৰাত সহায় কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ বিদ্যালয়ত উপস্থিতিৰ হাৰ বৃদ্ধি পাব। কামৰূপ জিলাৰ আমিনগাঁৱত আজি যক্ষ্মামুক্ত পঞ্চায়ত শীৰ্ষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। কামৰূপ জিলা যক্ষ্মা নিৰাময় বিভাগৰ উদ্যোগত আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰত বিশ্ব স্বাস্থ্য সংস্থাৰ কেইবাগৰাকী প্ৰশিক্ষকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ সভাপতিত্ব কৰা এই শিবিৰত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালক উপস্থিত থাকে। জিলাখনৰ 139টা পঞ্চায়তৰ ভিতৰত 28টা পঞ্চায়তক যক্ষ্মামুক্ত পঞ্চায়ত হিচাপে ঘোষণা কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। মৰিগাঁও জিলাত কাইলৈৰ পৰা 7 দিনীয়াকৈ EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ'ব। মৰিগাঁও জিলা কাৰ্যালয় চৌহদৰ পণ্যাগাৰত মৰিগাঁও জিলা নিৰ্বাচনী বিষয়াৰ অধীনত এই প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ'ব। ইলেক্ট্ৰনিক্স কৰ্পৰেচন অব ইণ্ডিয়া লিমিটেডৰ 12 জন অভিযন্তাই এই সমগ্ৰ পৰীক্ষণ প্ৰক্ৰিয়া তদাৰক কৰিব। অতিৰিক্ত জিলা আয়ুক্ত অনুহয়া শৰ্মাক প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। পৰীক্ষণ প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰতিদিনে পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ পৰীক্ষণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। উত্তৰ পূব ভাৰতৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণকাৰী গোষ্ঠী নেচেছ বেকনে ধেমাজি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত আজিৰে পৰা পবা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। নেচাছ বেকনৰ সঞ্চালক তথা পৰিৱেশ কৰ্মী সৌম্যদ্বীপ দত্তই আজি ধেমাজিৰ আৱৰ্ত ভৱনত এখন সংবাদমেলত জিলাখনৰ পবা অৰণ্যৰ সংৰক্ষণৰ গুৰুত্ব আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ কৰণীয় সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পবা দিৱস শীৰ্ষক বিশেষ কাৰ্যসূচী গ্ৰহণৰ কথা জানিবলৈ দিয়ে। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দিৱসৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত নেচাছ বেকনৰ ধেমাজি জিলাৰ সমন্বয়ক যুগল সন্দিকৈ বন্য প্ৰাণী ফটোগ্ৰাফাৰ নবীন কামানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন 125 দিনীয়া নিয়োগ নিশ্চিতকৰণ আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে।
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিখিল ভাৰত কংগ্ৰেছৰ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্ট বাছনি প্ৰক্ৰিয়াৰ অধীনত আজি প্ৰথম পৰ্যায়ৰ সাক্ষাৎকাৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ 6খন জিলাত অনুষ্ঠিত হয়। 300+ প্ৰাৰ্থীয়ে আজি এই সাক্ষাৎকাৰ প্ৰক্ৰিয়াত অংশ লয়। গুৱাহাটীত দিনৰ 10:00 পৰা অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰাক্তন সাংসদ ৰিপুণ বৰা, ৰামপ্ৰসাদ শৰ্মা আৰু প্ৰাক্তন বিধায়ক মোহন বসুমতাৰী উপস্থিত থাকে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আজি ভাৰতীয় অস্থি চিকিৎসা সংস্থাৰ আয়োকন ৱাকাথন শীৰ্ষক স্বাস্থ্য সজাগতা পদযাত্ৰা অনুষ্ঠিত হয়। গুৱাহাটীৰ কেইবাগৰাকীও চিকিৎসকে অংশ লোৱা এই পদযাত্ৰাত বলিউডৰ অভিনেতা তথা শাৰীৰিক সুস্থতাৰ হকে সজাগতাৰ সৃষ্টি কৰি অহা মিলিন্দ সুমনে নেতৃত্ব দিয়ে। এই কাৰ্যসূচীত দিয়া ভাষণত অভিনেতাগৰাকীয়ে ফিটনেছ বা শাৰীৰিক সুস্থতাক জীৱনৰ অবিচ্ছেদ্য অংশ কৰি ল'বলৈ আহান জনায়। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অস্থি পৰিচৰ্যা বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যসেৱাৰ মূল উপাদান বুলি প্ৰকাশ কৰে। ভাৰতীয় অস্থি চিকিৎসা সংস্থাৰ 70 সংখ্যক এই পূৰ্ণাংগ অধিৱেশনত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ প্ৰতিখন জিলাত চৰকাৰে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা লৈছে আৰু ইতিমধ্যে 15খন চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম কৰি তোলা হৈছে। 2030 চনৰ ভিতৰত ৰাজ্যত 25খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী, কবি, নাট্যকাৰ, গায়ক, গদ্যলেখক, সংবাদসেৱী ৰায়চৌধুৰীক তেজোদীপ্ত ধ্যান ধাৰণা আৰু চেতনা সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে বিভূষিত কৰা হৈছিল। 1950 চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1965 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰায়চৌধুৰীয়ে তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি কাব্যপুথিৰ উপৰি কেইবাখনো নাটক ৰচনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি অসমৰ জাতীয় জীৱনৰ বৰেণ্য সত্তা অসম কেশৰীক শ্ৰদ্ধাৰে স্মৰণ কৰে। স্বাধীনতা সংগ্ৰামৰ পৰা অসমীয়া ভাষা, সাহিত্য তথা সমাজ সংস্কৃতিলৈ ৰায়চৌধুৰীৰ অমূল্য অৱদান আগবঢ়াই গৈছে বুলি তেওঁ উল্লেখ কৰে। অসম কেশৰীৰ স্বদেশ প্ৰেমৰ আদৰ্শই এখন সমৃদ্ধ অসম গঢ়াৰ বাবে প্ৰতিটো প্ৰজন্মক উৎসাহিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন জাতীয় চেতনা দিৱস হিচাপে পালন কৰা হয়। বৰপেটা সাহিত্য সভাই আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা এই দিৱসত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰক অসম কেশৰী বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উপসঞ্চালক ৰতন সাউদে অংশ লৈ ভাষণ দিয়ে। 2018 চনৰ 18 ডিচেম্বৰত মধুপুৰ সত্ৰত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় নিৰ্কুল গ্ৰন্থাগাৰ সংস্থাৰ 8ম প্ৰতিষ্ঠা দিৱস আজি ধুবুৰী জিলাৰ বিলাচীপাৰা সমজিলাৰ বাৰ্চি গাঁৱৰ নামঘৰত পালন কৰা হয়। সাঁচিপাত, তোলাপাত, তালপাত আদি লিখিত পুথি নাইবা তথ্য আদি সংৰক্ষণৰ লক্ষ্যৰে নিৰ্কুল গ্ৰন্থাগাৰ সংস্থাই নামঘৰ, সত্ৰ, শিক্ষানুষ্ঠান আদিত এনে সম্পদৰাজিৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। সংস্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি নামঘৰ প্ৰাংগণত সাঁচি গছৰ পুলি ৰোপণ কৰা হয়। বিটিচিলৈ 250 কোটি টকা আবণ্টন, চাহ শ্ৰমিকক ভূমি প্ৰদানৰ বাবে ভূমি চিলিং সংশোধনকে ধৰি অসম মন্ত্ৰীসভাৰ কেইবাটাও সিদ্ধান্তত অনুমোদন, স্বচ্ছ নগৰীয়া প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তে পৌৰ নিগম আৰু নিকায়সমূহৰ ৰাজহ 30% বৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত বাজপেয়ী ভৱনত প্ৰস্তুতি সভা সম্পন্ন, ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকৰৰ নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী, আৰু বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা 15জন লোকক নগাঁও জিলা প্ৰশাসনৰ 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।